আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দেশখনলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি জুৰিখত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছনমুগাৰত্নমক সাক্ষাৎ কৰি মত বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীক জুৰিখ বিমানবন্দৰত দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলে আদৰণি জনায়। ড০ শৰ্মাৰ সৈতে এই সন্মিলনত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু আৰু বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগাই অংশ লৈছে। অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সন্মিলনত অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। সন্মিলনত অংশগ্ৰহণৰ পূৰ্বে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ব অৰ্থনৈতিক মঞ্চৰ সন্মিলনত প্ৰথমবাৰৰ বাবে অসমৰ অংশগ্ৰহণৰ জৰিয়তে গোলকীয় বিনিয়োগকাৰীসকলক আকৰ্ষণৰ প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰে।
We are coming to World Economic Forum Davos for the first time. Assam was never there, but for the first time we are here. We want to send a message that Assam is now a emerging state, emerging economy. So when you are thinking of investing in India, you can consider Assam as one of the destination. Assam is now the officially we are the fastest growing state in the country. Recently Reserve Bank of India has released the data and it's clearly established that Assam is growing speedily, rapidly and in fact we are on the top of the chart.
এই ফৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আৰ্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্ৰযুক্তিগত উদ্ভাৱনত ৰাজ্যখনক আগশাৰীলৈ লৈ যোৱাৰ দিশত সহায়ক হ'ব। মুখ্যমন্ত্ৰীয়ে এই ফৰামত কমেও 17খন বৈঠকত অংশ লোৱাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ কথা। সন্মিলনৰ 56 সংখ্যক এই বাৰ্ষিক বৈঠকত বিশ্বৰ 3000ৰো অধিক নেতাই অংশগ্ৰহণ কৰাৰ কথা। শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি ধেমাজি জিলাত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গোগামুখৰ মইনাপাৰাত আয়োজিত এটা অনুষ্ঠানত লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা 4টা পথ ৰাইজলৈ উৎসৰ্গা কৰে। মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত 4 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ মইনাপাৰাৰ পৰা দীঘলী পথাৰ অভিমুখী পথ, চুতীয়াপাৰাৰ পৰা দক্ষিণ নলবাৰী এল পি স্কুল, চেতিয়াগাঁও তিনিআলিৰ পৰা আয়াং তিনিআলি আৰু বাদুলকাৰ পৰা কমাৰ চলালৈ যোৱা 4টা পথ মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে টাইকোৱাণ্ডো সংস্থাৰ অধীনত ধেমাজি টাইকোৱাণ্ডো একাডেমীয়ে আয়োজন কৰা টাইকোৱাণ্ডো প্ৰতিযোগিতাও উদ্বোধন কৰে। ডাঃ পেগুৱে খেলুৱৈসকলক উৎসাহ যোগোৱাৰ লগতে এই প্ৰতিযোগিতাৰ পৰাই ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলাব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যখনৰ অন্যতম ৰেডিঅ' শ্ৰোতা সংঘ অনাতা মৰম আকলোৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা কৰবী হাজৰিকা, ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা ৰীতা গগৈ বৰা, যোৰহাট কেন্দ্ৰৰ ঘোষক দিগন্ত বৰা আৰু তেজপুৰ কেন্দ্ৰৰ ঘোষক ত্ৰৈলোক্য বৰাক বিশেষ বঁটা প্ৰদান কৰা হ'ব। ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক ৰূপজ্যোতি দুৱৰাক অনুষ্ঠান প্ৰযোজনাৰ বঁটা আৰু যুৱ সাংবাদিক নিৰঞ্জন দাসক আন 2টা বঁটা প্ৰদান কৰা হ'ব। কণ্ঠশিল্পী সংগীতা বৰঠাকুৰক সৈয়দ ছাদুল্লাহ সোঁৱৰণী বঁটা আৰু সুৰকাৰ গীতিকাৰ ৰাজেন গোহাঁইক জুবিন গাৰ্গ সোঁৱৰণী বঁটা প্ৰদান কৰা হ'ব। বিশ্বনাথৰ শৰত দুৱৰা, ধেমাজিৰ মাছখোৱাৰ অজিত দিহিঙীয়া আৰু যোৰহাটৰ জাজিৰ দিনেশ শৰ্মাক অনুৰাগী শ্ৰোতাবন্ধু বঁটা প্ৰদান কৰা হ'ব। ধেমাজিৰ মাছখোৱাৰ যোৰকটা সমন্বয় সংঘৰ প্ৰাংগণত আয়োজিত অনুষ্ঠানত আজি এই বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে মাজুলী জিলাত কালিৰে পৰা জাপানীজ এনকেফেলাইটিছৰ বিশেষ প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হৈছে। এই অভিযানত 15-65 বছৰ বয়সৰ লোকসকলক সামৰি লোৱা হ'ব। এই প্ৰতিষেধক সম্পূৰ্ণৰূপে বিনামূলীয়া আৰু নিৰাপদ। জিলাখনৰ মুঠ জনসংখ্যাৰ 72,000 প্ৰাপ্তবয়স্ক লোকক লক্ষ্য কৰি 468খন গাঁও তথা 44টা উপস্বাস্থ্য কেন্দ্ৰত মুঠ 344টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত 426খন বিদ্যালয় আৰু 120টা অংগনবাড়ী কেন্দ্ৰ সামৰি লোৱা হৈছে। মাজুলী জিলা কৃষি বিভাগৰ অধীনত জিলা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আটমাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ গড়মূৰ সত্ৰ বংশীগোপাল নাট্যমন্দিৰ প্ৰাংগণত এখন কৃষক মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত বিভিন্ন কৃষিজাত সামগ্ৰী আৰু কৃষি সঁজুলি প্ৰদৰ্শন কৰা হ'ব। তদুপৰি কৃষক আৰু কৃষি বিজ্ঞানীৰ মাজত মত বিনিময় আৰু প্ৰশিক্ষণ আদি কাৰ্যসূচীও অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।